যিচয়া 30 অধ্যায়। মিশরত নির্ভয় করা ফল, ইজরায়েলর ভাবি উন্নতি, অসুরর বিনাশ। হে সন্তাপ পোৱা বিদ্রোহী সন্তান, এয়া জিহুয়ার ঘোষণা। তেওঁলোকে মোৰ নির্দেশ নমনাকৈ পরিকল্পনা করে আৰু আন দেশৰ সৈতে সন্ধি করে, কিন্তু মোৰ আত্মাৰ দ্বাৰাই তেওঁলোক পৰিচালিত নহয়, সেয়ে তেওঁলোকে পাপৰ উপৰি পাপ কৰে। তেওঁলোকে মোৰ পৰামৰ্শ নোলোৱাকৈ মিশৰলৈ যাবলৈ ওলাইছে। তেওঁলোকে ফৰুণৰ পৰা সুৰক্ষা বিচাৰিছে আৰু মিশৰৰ ছাঁত আশ্ৰয় লৈছে। সেইবাবে ফৰুণৰ সুৰক্ষা তোমালোকক লাজ দিওঁতা হ'ব, আৰু মিশৰৰ ছাঁত আশ্ৰয় লোৱাই তোমালোকৰ বাবে অপমানজনক হ'ব। যদিও তোমালোকৰ প্ৰধান লোকসকল চুৱনত আছে আৰু তেওঁলোকৰ বাৰ্তাবাহকসকল হানেছলৈ আহিল, তথাপি তেওঁলোকক সহায় কৰিব নোৱাৰা লোকসকলৰ কাৰণে তেওঁলোক লজ্জিত হ'ব। যি সহায় কৰা বা উপকাৰী নহয়, কিন্তু লাজ দিওঁতা আৰু দুৰ্নামজনকহে হয়। দক্ষিণ অঞ্চলৰ পশুবোৰ বিষয়ে কৰা ঘোষণা। মাইকী সিংহ আৰু সিংহ, কাল সৰ্প আৰু জুইৰ দৰে উৰি ফুৰা সৰ্পৰ দ্বাৰা দেশত সংকট আৰু ক্লেশ হৈছে। তেওঁলোকক সহায় নকৰাজনলৈ তেওঁলোকে গাধবোৰৰ পিঠিত ধন সম্পত্তি আৰু উটবোৰৰ কোজত বহুমূল্য বস্তু তুলি লৈ গৈছে। মিশৰীয়াসকলৰ সহায় অৰ্থহীন, সেইবাবে মই তেওঁলোকক ৰাহব বুলি মাতিলোঁ, যিসকলে এতিয়াও বহি আছে। এতিয়া যোৱা, সেই কথা তেওঁলোকৰ সন্মুখত ফলিত লিখা আৰু নুৰিয়া পুথিত তালিকাভুক্ত কৰা, ভৱিষ্যতলৈ যাতে সাক্ষ্য হ'ব পাৰে সেইবাবে এইসমূহ সংৰক্ষিত কৰি ৰাখা, কিয়নো এওঁলোক বিদ্ৰোহী আৰু মিছলীয়া সন্তান, এওঁলোক জিহুৱাৰ শিক্ষা নুশুনা সন্তান। তেওঁলোকে দৰ্শনকাৰীসকলক কয় দৰ্শন নাচাবা, আৰু ভাববাদীসকলক কয় আমালৈ সত্য বাক্যৰ যথাৰ্থ ভাববাণী নকৰবা, আমাৰ আগত খোচামুদি বাক্য কোৱা মায়াযুক্ত ভাববাণী কোৱা। গতিপথৰ পাৰ ঘূৰি আহা, পথৰ পৰা ঘূৰি আহা, ইজৰাইলৰ পবিত্ৰ ঈশ্বৰজনাক আমাৰ চকুৰ আগৰ পৰা দূৰ কৰা। এই হেতুকে ইজৰাইলৰ পবিত্ৰ ঈশ্বৰজনাই কৈছে, তোমালোকে এই বাক্য হেয়জ্ঞান কৰিছা আৰু উপদ্ৰৱ আৰু বিপৰীত আচৰণত বিশ্বাস কৰি তাৰ ওপৰত নিৰ্ভয় কৰিছা। সেয়ে যাৰ পতন অকস্মাতে মুহূৰ্ততে হ'ব, ভগ্ন অংশ আৰু ওখ দেৱালৰ স্ফূৰ্তিত অংশ পৰিবলৈ প্ৰস্তুত হোৱাৰ দৰে এই পাপ তোমালোকলৈ হ'ব। কুমাৰৰ পাত্ৰ ভঙাৰ দৰে তেওঁ তাক ভাঙিব, অলপো নৰখাকৈ তাক দুখৰ দুখৰকৈ ভাঙিব। তাতে জুইশালৰ পৰা জুই ল'বলৈ বা চুবাচ্ছাৰ পৰা পানী তুলিবলৈ তাৰ টুকুৰাবোৰৰ মাজৰ এডোখৰো পোৱা নাযাব, কিয়নো ইজৰাইলৰ পবিত্ৰ ঈশ্বৰ জিহুৱাই এইদৰে কৈছিল, মোলৈ ঘূৰি আহিলে আৰু বিশ্ৰাম ল'লে তোমালোকে পৰিত্ৰাণ পাবা, নিৰৱৰ্তাত আৰু বিশ্বাসত তোমালোকৰ শক্তি হ'ব, কিন্তু তোমালোকে ইচ্ছা নকৰিলা। তোমালোকে ক'লা, নহয়, কাৰণ আমি ঘোঁৰাত পলাই যাম, সেয়ে তোমালোকো পলাবা, আৰু আমি বেগী ঘোঁৰাত উঠি যাম, সেয়ে তোমালোকক খেদি যোৱা সকলো বেগী হ'ব। এজনৰ ভয় প্ৰদৰ্শনত 1000 জন পলাই যাব, আৰু 5 জনৰ ভয় প্ৰদৰ্শনত তোমালোক পলাবা, যেতিয়ালৈকে তোমালোকৰ অৱশিষ্ট ভাগ পৰ্বতৰ টিঙত থকা পতাকা দণ্ড আৰু পৰ্বতৰ ওপৰত থকা পতাকাৰ দৰে হ'ব। তথাপিও জিহুৱাই তোমালোকক দয়া কৰিবলৈ অপেক্ষা কৰিব, সেইবাবে তেওঁ তোমালোকক অনুগ্ৰহ কৰিবলৈ উন্নত হ'ব, কাৰণ জিহুৱা ন্যায় বিচাৰ কৰা ঈশ্বৰ। যিসকলে তেওঁলৈ অপেক্ষা কৰে তেওঁলোক সৌভাগ্যশীল, কিয়নো লোকসকল জেৰুচালেমৰ চিয়োনত বাস কৰিব, সেয়ে তোমালোকে আৰু নাকান্দিবা। তোমালোকৰ কাটৰুক্তিৰ শব্দ শুনি তেওঁ অৱশ্যে তোমালোকক দয়া কৰিব, শুনা মাত্ৰকেই তেওঁ তোমালোকক উত্তৰ দিব। যদিও প্ৰভুৱে তোমালোকক সংকটযুক্ত আহাৰ আৰু ক্লেশযুক্ত জল দিয়ে, তথাপি তোমালোকৰ শিক্ষকসকল আৰু লুকাই নাথাকিব, কিন্তু তোমালোকে নিজৰ চকুৰে শিক্ষকসকলক দেখিবলৈ পাবা। যেতিয়া তোমালোকে সোঁফালে কি বাওঁফালে ঘূৰিবা, তেতিয়া তোমালোকৰ কাণে তোমালোকৰ পাছফালে কোৱা বাক্য শুনিবলৈ পাব, এইয়ে পথ, এই পথে চলা। তোমালোকে নিজৰ কটা মূৰ্তিত মৰা ৰূপৰ আৰু সোণৰ পতা অসুচি কৰিবা। তোমালোকে তাক অসুচি বস্তুৰ দৰে পেলাই দি কবা, ইয়াৰ পৰা দূৰ হোৱা। তোমালোকে যেতিয়া মাটিত গুটি সিঁচিবা, তেতিয়া তেওঁ তোমালোকৰ গুটিৰ অৰ্থে বৰষুণ দিব, আৰু তেওঁ ভূমিৰ পৰা অধিক পৰিমাণে আহাৰ দিব, আৰু শস্য প্ৰচুৰ পৰিমাণে হ'ব। সেইদিনা তোমালোকৰ পশুৰ জাকবোৰে বহল পথাৰত চৰিব, মাটি চাহ কৰা খাৰ গৰু আৰু গাধবোৰেও বেলচা আৰু কোলাৰে সৈতে জাৰা পুৰঠ দানা খাব। মহাহত্যাৰ দিনা যেতিয়া ওখ দুৰ্গবোৰ ভাগি পৰিব, তেতিয়া প্ৰত্যেক উচ্চ পাহাৰৰ ওপৰত আৰু প্ৰত্যেক ওখ পৰ্বতৰ ওপৰত নৈ আৰু পানীৰ জুৰি হ'ব। যিদিনাই জিহুৱাই তেওঁৰ লোকসকলৰ ভগা অংগ জোৰা দিব আৰু পাহাৰত লগা ঘাঁ সুস্থ কৰিব, সেইদিনা চন্দ্ৰৰ পোহৰৰ সূৰ্য পোহৰৰ দৰে হ'ব, আৰু সূৰ্যৰ পোহৰ সাত গুণে অধিক হ'ব, আৰু সাত দিনৰ পোহৰৰ দৰে হ'ব। চোৱা, জিহুৱাৰ নাম দূৰৈৰ পৰা আহিছে, তেওঁ ক্ৰোধাগ্নি জ্বলিছে, ওপৰলৈ উঠা তেওঁ ধোঁৱা ৰাখি অতি ডাঠ, তেওঁ উঠ ক্ৰোধেৰে পৰিপূৰ্ণ, আৰু তেওঁ জিভা গ্ৰাস কৰোতা অগ্নিস্বৰূপ, তেওঁ প্ৰশ্বাস বায়ুৰ প্লাবিত হোৱা বন্যাৰ দৰে, সেয়া ডিঙিৰ মাছভাগলৈকে উঠে, লোকসকলক ধ্বংসৰ চালনীৰে চালি নিৰ্বাচন কৰিব, তেওঁলোকৰ প্ৰশ্বাস বায়ু লোকসকলৰ মুখত ভ্ৰান্তিজনক লাগাম হ'ব। পবিত্ৰ ভোজ পালন কৰা ৰাতিৰ গীতৰ দৰে তোমালোকৰ গীত হ'ব, জিহুৱাৰ পৰ্বতলৈ ইজৰাইলৰ শিলালৈ বাঁহী বজাই যোৱাৰ দৰে তোমালোকৰ মনত আনন্দ হ'ব। জিহুৱাই নিজৰ জ্বলন্ত ক্ৰোধেৰে আৰু গ্ৰাস কৰোতা অগ্নিশিখাৰে প্ৰচণ্ড বতাহ আৰু ধুমুহাৰে আৰু শিলাবৃষ্টিৰে তেওঁ নিজৰ মহিমামণ্ডিত স্বৰ শুনাব আৰু নিজৰ বাহু লৰচৰ কৰি দেখুৱাব। কিয়নো যি অচুৰে দণ্ডৰে আঘাত কৰিছিল, এনে অচুৰ জিহুৱাৰ মাতত অচুৰ ভাগি দুখৰ দুখৰ হ'ব, তেওঁলোকক দণ্ডেৰে প্ৰহাৰ কৰিব। জিহুৱাই প্ৰত্যেক নিৰূপিত দণ্ড তেওঁলোকৰ ওপৰত পেলাব, তেওঁলোকৰ সৈতে খঞ্জৰী আৰু বিনাৰে যুদ্ধ আৰু বিবাদ কৰিব। কাৰণ জ্বলন্ত ঠাই এখন পূবৰে পৰা তৈয়াৰ কৰা আছে, বাস্তৱিকতে এইটো ৰজাৰ বাবে প্ৰস্তুত, আৰু ঈশ্বৰে তাক দ আৰু বহল কৰিলে, জুই আৰু অধিক খৰিৰে ইস্তুপ প্ৰস্তুত আছে, গন্ধক প্ৰবাহিত হোৱাৰ দৰে জিহুৱাৰ নিশ্বাসে ইয়াক জ্বলাব।